Yes, this is Ravi Bor Thakur. आपका नाम बताओ. आपका नाम बताओ.
आप कौन बोला सर?
আপোনাৰ নামটো কওকচোন.
কোনে ক'লা আপুনি?
আপোনাৰ মোৰ নামটো মই ক'লো নাই. ক'লো নাই কেলা. মোৰ নামটো অভিনৱ বৰঠাকুৰ. আৰু এটা নাম কওঁ, মাধুৰ্য সৌৰভ দত্ত. অবেই তোৰ নামটো আগে কচোন লাউৰা কেলা. পুলিচ মাক চুদাই. অবে লাউৰা, মোৰ গুটিটো কেনেকুৱা, দীঘল নে সৰু? মোৰ তোৰ নামটো ক, নামটো ক'লে মই ৰেকৰ্ডিং কৰি আছো, মই শুনি চাওঁচোন তহঁতৰ কিবা দম আছে কেলা. এই ৰাজীৱ গান্ধী, এই ৰাজীৱ গান্ধীক ধৰিব ওলাইছিলি. মোৰ নামটো কৈছো, মই ৰাজীৱো নহয় কেলা, হিমন্তও নহয় কেলা, লাউৰা মাদাৰ চোদ. নামটো ক, তোৰ নামটো ক'লে হৈ গ'ল. তোৰ নামটো ক'লে মই ফোনটো থৈ দিম. টেলিফোন নম্বৰ তই, তোৰ নামটো ক, মোৰ টেলিফোন নম্বৰ ক, মোৰ এড্ৰেছো কৈ দিম কেলা. মোৰ ৱেবছাইটৰ এড্ৰেছ হ'ল বৰঠাকুৰ.com, BARTHAKUR.com, মাক চুদাই. তোৰ নামটো ক এতিয়া. এই তহঁতৰ যোৰহাটত এটা ল'ৰা আছে নহয়, মাধুৰ্য সৌৰভ দত্ত, তৰা জানত, সি ৰাতি দিনে ফোন কৰি মোক মোক সি কিবা উৎপাত কৰে. আৰু তহঁতেতো একো কৰিব নোৱাৰ, নালাগে কৰিব. মাধুৰ্য সৌৰভ দত্ত, এটা টেটু পাৰ্লাৰ আছে তাৰ, তাণ্ডৱৰ ইংক, বুজিছ? সি বহুত দাদা, তহতো দাদা হয় নহয়, তোৰ নামেই ক'ব নোৱাৰ, তই কেনেকে দাদা হবি? তোৰ নামেই ক'ব নোৱাৰ কেলা, পুলিচ মাক চুদাই. মোৰ নামটো ক'লো অভিনৱ বৰঠাকুৰ. দে নাম ক, কচোন ক। এই পৃথিৱীখন গোলক নেকি কেলা? ঐ দ্য আৰ্থ ইজ ফ্লেট, পৃথিৱীখন সমতল কেত্ৰ, এণ্ড চিলভাৰ ইজ মানি, ৰানছ ফ্ৰম চিকাগো ইলিনয়। মই 25 বছৰ আমেৰিকাত আছিলো কেলা, এতিয়া অসমত আছো, অসমনীয়া মই। কৰা কোৱা অমৰ জাতচালা তই, কিয় মনে মনে থাকিলি দেখোন? মাধুৰ্য সৌৰভ দত্ত কোন বিচাৰি ওলাচোন, যা তাক সোধচোন মোক কিয় ৰাতি 3টা বজাত ফোন কৰে, আৰু মোক কিয় চিপজৰি ল'বলৈ কয়, সোধ যা।